এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে দলি দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত আজি 12খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 88খন আসনৰ বাবে ভোটগ্ৰহণ সুকলমে সম্পন্ন। বিয়লি 5 বজা পৰ্যন্ত 65% অধিক ভোটদান। অসমৰ 5টা সমষ্টিত আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন, এই পৰ্যন্ত 70% অধিক ভোটগ্ৰহণ। ৰাজ্যত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীৱতৰ। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বঙাইগাঁৱত আৰু কংগ্ৰেছ দলৰ নেতা গৌৰৱ গগৈৰ দুধনৈত প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ কাইলৈ অসম ভ্ৰমণ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি পঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত আজি দেশৰ 12খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 88খন আসনৰ বাবে সুকলমে ভোটগ্ৰহণ অনুষ্ঠিত হয়। আজি বিয়লি 5 বজা পৰ্যন্ত ৰাষ্ট্ৰীয় পৰ্যায়ত সামগ্ৰিকভাৱে 65% অধিক ভোটদানৰ তথ্য পোৱা গৈছে। ৰাজ্যসমূহৰ ভিতৰত ত্ৰিপুৰাত সৰ্বাধিক 77% অধিক, মণিপুৰত 76% অধিক আৰু পশ্চিমবংগত 71.84% ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিছে। আনহাতে উত্তৰ প্ৰদেশত সৰ্বনিম্ন 52.74% ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। অসমত শেহতীয়া তথ্য অনুসৰি বিয়লি 5 বজা পৰ্যন্ত 70% অধিক ভোটদাতাই ভোটদান কৰে। আজি কেৰালাৰ 30খন আসন, কৰ্ণাটকৰ 14খন, ৰাজস্থানৰ 13খন, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ 8খনকৈ, মধ্যপ্ৰদেশৰ 6খন, অসম আৰু বিহাৰৰ 5খনকৈ, পশ্চিমবংগ আৰু ছত্তিশগড়ৰ 3খনকৈ আসনৰ লগতে মণিপুৰ, ত্ৰিপুৰা আৰু জম্মু কাশ্মীৰৰ 1খনকৈ লোকসভা আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয়। মধ্যপ্ৰদেশৰ বেতুল সংসদীয় সমষ্টিৰ ভোটগ্ৰহণ আজি অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও BSP প্ৰাৰ্থীগৰাকীৰ মৃত্যু ঘটাৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোৰ ভোটগ্ৰহণ তৃতীয় পৰ্যায়তহে অনুষ্ঠিত হ'ব। সৰহসংখ্যক ভোটগ্ৰহণ কেন্দ্ৰতে সন্ধিয়া 6 বজা পৰ্যন্ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য তথা বাওপন্থী সন্তাসবাদ প্ৰভাৱিত অঞ্চলসমূহত বিয়লি 5 বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হয়। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সংবাদদাতাসকলে জনোৱা অনুসৰি ভোটগ্ৰহণ কেন্দ্ৰসমূহত পুৱাৰে পৰা ভোটদাতাৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়। মহিলা তথা যুৱ ভোটদাতাসকলৰ মাজত বিশেষ উৎসাহ দেখা যায়। দেশৰ কেইবাগৰাকীও আগশাৰীৰ নেতাৰ ৰাজনৈতিক ভাগ্য আজি EVMত বন্দী হৈছে। কেৰালাৰ ৱায়নাডৰ পৰা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী তিৰুৱনন্তপুৰমৰ পৰা শশী থাৰুৰে প্ৰতিদ্বন্দ্বিতা কৰিছে। বাংগালোৰ ছাউথৰ পৰা বিজেপিৰ তেজস্বী সূৰ্য, মথুৰাৰ পৰা হেমামালিনী আৰু মিজাটৰ পৰা অৰুণ গোভিলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা JDSৰ নেতা HD কুমাৰস্বামীয়েও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইপিনে পশ্চিমবংগৰ বেলুৰঘাট সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰবীণ নেতা তথা মন্ত্ৰী বিপ্লৱ মৈত্ৰই প্ৰতিদ্বন্দ্বিতা কৰিছে। একেটা সমষ্টিৰ পৰা বিজেপিৰ ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰে প্ৰতিদ্বন্দ্বিতা কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাজস্থানৰ কোটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰাজ্যৰ 5টা সমষ্টিৰ আজি শান্তিপূৰ্ণভাৱে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হয়। অৱশ্যে 5 বজাৰ আগেয়ে ভোটকেন্দ্ৰসমূহত উপস্থিত হোৱা ভোটদাতাসকলক ভোটদানৰ সুবিধা প্ৰদান কৰা হৈছে। বিয়লি 5 বজা পৰ্যন্ত ৰাজ্যখনত 70% অধিক ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ তথ্য পোৱা গৈছে। আজি প্ৰতিটো সমষ্টিৰ অন্তৰ্গত ভোটকেন্দ্ৰসমূহত পুৱা 7 বজাৰে পৰা ভোটদাতাৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়। দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিত নিয়াৰিকৈ ভোটগ্ৰহণ সম্পন্ন হৈছে বুলি আমাৰ সংবাদদাতাসকলে জানিবলৈ দিছে। দৰং, ওদালগুৰি সমষ্টিত প্ৰায় 73%, ডিফুত প্ৰায় 69%, কৰিমগঞ্জত 71%ৰো অধিক, নগাঁৱত 71.84% আৰু শিলচৰত 65%ৰো অধিক ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ তথ্য পোৱা গৈছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যখনত 2গৰাকী মহিলা প্ৰাৰ্থীসহ মুঠ 61গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত কৰিমগঞ্জত সৰ্বাধিক 24গৰাকী, নগাঁৱত 13, দৰং, ওদালগুৰিত 11, শিলচৰত 8 আৰু ডিফুত 5গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। দৰং, ওদালগুৰি সমষ্টিত NDAৰ প্ৰাৰ্থী তথা সাংসদ দিলীপ শইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু BPFৰ দুৰ্গা দাস বড়োৱে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইপিনে শিলচৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, তৃণমূল কংগ্ৰেছৰ ৰাধেশ্যাম বিশ্বাস আৰু কংগ্ৰেছ দলৰ সূৰ্যকান্ত চৰকাৰে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। কৰিমগঞ্জত বিজেপি মিত্ৰজোঁটৰ কৃপানাথ মাল্লা, কংগ্ৰেছৰ হাফিজ ৰচিদ চৌধুৰী আৰু AIUDFৰ চাহাবুল ইছলাম চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। নগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰদ্যুত বৰদলৈ আৰু AIUDFৰ আমিনুল ইছলামে প্ৰতিদ্বন্দ্বিতা কৰিছে। অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ডিফুৰ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ হৈ অমৰ সিং কিশোৰ, কংগ্ৰেছৰ জয়ৰাম ইংলেং আৰু গণ সুৰক্ষা পাৰ্টীৰ জন বাৰ্ণাৰ্ড চাংৱাই প্ৰতিদ্বন্দ্বিতা কৰিছে। শিলচৰ সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই আজি পুৱাৰ ভাগতে সমষ্টিটোৰ ঢলাইত ভোটৰ অধিকাৰ সাব্যস্ত কৰে। বৰাক উপত্যকাত ভোটগ্ৰহণ প্ৰক্ৰিয়া সন্দৰ্ভত আমাৰ হাইলাকান্দিৰ সংবাদদাতা নীলোৎপল দেৱে এইদৰে কয়।
হয়, কৰিমগঞ্জ আৰু শিলচৰ, বৰাক উপত্যকাৰ 2টা লোকসভা সমষ্টিত এইবাৰ অতি শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে আৰু বিয়লি 5 বজালৈকে যি তথ্য আমাৰ হাতত আহি পৰিছে সেই অনুসৰি 2টা ভোট কেন্দ্ৰতে এইবাৰ ৰেকৰ্ড সংখ্যক ভোটদান হৈছে আৰু বিয়লি 5 বজালৈকে প্ৰায় 70% ভোট ৰেকৰ্ড কৰা হৈছে কৰিমগঞ্জ আৰু শিলচৰ লোকসভা সমষ্টিত। জিলা ৰিটাৰ্ণিং অফিচাৰে জনোৱা তথ্য অনুসৰি এই ভোটদানৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। করিমগঞ্জ লোকসভা সমষ্টিত এইবার মূল যুঁজ তিনজন প্রার্থীর মাজত সীমাবদ্ধ থাকার সম্ভাবনা আছে। বিজেপি প্রার্থী কৃপানাথ মালা, কংগ্রেসের প্রার্থী হাফিজ সৈয়দ আহমেদ চৌধুরী আর এআইইউডিএফ দলের প্রার্থী শাহাবুল ইসলাম চৌধুরীর মাজত ত্রিকোণীয় একটা লড়াই হওয়ার সম্ভাবনা আছে করিমগঞ্জ লোকসভা সমষ্টিত। আনফালে শিলচরত এইবার মুঠ আটজন প্রার্থী আছে আর এই আটজন প্রার্থীর মাজত বিজেপির পরিমল শুক্লবৈদ্য আর কংগ্রেসের সূর্যকান্ত সরকারের মাজত পুনে পুনে ভোট যুদ্ধ হওয়ার সম্ভাবনা আছে। করিমগঞ্জ আর শিলচরের ভোটকেন্দ্র সমূহ আজি রাতেপা 7টার পর দীঘলিয়া হারি আছিল আর পুরুষ মহিলা নতুন ভোটার সকলে ভোটদান করেছে। নিরাপত্তা ব্যবস্থাও কাছাড় আর করিমগঞ্জ প্রশাসনের ফলের পর কটকটিয়া করা হয়েছিল আর অতি ধুনিয়া এক পরিবেশত শান্তিপূর্ণভাবে এইবার ভোটগ্রহণ অনুষ্ঠিত হয়েছে বরাক উপত্যকার দুটা লোকসভা সমষ্টি করিমগঞ্জ আর শিলচরত।
নগাঁও লোকসভা সমষ্টির কংগ্রেস দলের প্রার্থী প্রদীপ বরদলাইয়ে মৈকলম উচ্চ মাধ্যমিক বিদ্যালয় আর বিজেপির প্রার্থী সুরেশ বরাই উয়াগাঁও বালিকা মজলিয়া বিদ্যালয়ের ভোটকেন্দ্রত আজি ভোটদান করে। করিমগঞ্জ লোকসভা সমষ্টির বিজেপির প্রার্থী কৃপানাথ মাল্লা আর কংগ্রেস দলের প্রার্থী হাফিজ রশিদ চৌধুরী দুপরিয়ার ভাগত ভোটদান করে। করিমগঞ্জ সমষ্টির অন্তর্গত করিমগঞ্জ নির্বাচনী জেলার ভোটকেন্দ্রসমূহ প্রায় 73% ভোটদাতায় ভোটের অধিকার সাব্যস্ত করার তথ্য পাওয়া গেছে। নগাঁও নির্বাচনী জেলার অন্তর্গত কেন্দ্রসমূহ 71% অধিক ভোটদাতায় আর দরং ওদালগুড়ি সমষ্টির অন্তর্গত কামরূপ জেলার দুটা বিধানসভা সমষ্টিত সামগ্রিকভাবে 78% অধিক ভোটদান হয়েছে। নগাঁও সমষ্টিত আজি ভোটগ্রহণ সন্দর্ভত এয়া আমার সংবাদদাতা মুনীন্দ্র শইকীয়া।
ভারতের নির্বাচন আয়োগের দ্বারা পরিচালিত দ্বিতীয় পর্যায়ের নির্বাচনের নং নগাঁও সংসদীয় সমষ্টির অন্তর্গত নগাঁও জেলার 5টা বিধানসভা সমষ্টিত আজি পুয়া 7 বজার পর ভোটগ্রহণ প্রক্রিয়া আরম্ভ হয়। জেলাখনের মুঠ 1172টা ভোটকেন্দ্রত পুয়ার পর ভোটারসকলে পরম উৎসাহে শারী পাতি ঠিয় হয়ে নিজের নিজের ভোটাধিকার সাব্যস্ত করে। কটকটিয়া নিরাপত্তা বেষ্টনীর মাজত অনুষ্ঠিত ভোটগ্রহণ প্রক্রিয়া শান্তিপূর্ণভাবে অতিবাহিত হওয়া বলে প্রশাসনের সূত্রে প্রকাশ করেছে। পুয়ার ভাগত যথেষ্ট সংখ্যক পুরুষ মহিলা আর নতুন ভোটারসকলে নিজের নিজের গণতান্ত্রিক অধিকার সাব্যস্ত করে। নগাঁও বটদ্রবা বিধানসভা সমষ্টির জেলাখনের চামগুড়ি বিধানসভা সমষ্টি, রূপহীহাট বিধানসভা সমষ্টি, ঢিং বিধানসভা সমষ্টি আর রহা বিধানসভা সমষ্টিত আজি শুক্রবার হওয়ার বাবে সংখ্যালঘু অঞ্চলসমূহের দুপুরিয়া ভাগত ভোটারসকলের সংখ্যা কিছু ফেঙা হয়েছিল যদিও বিয়লি ভাগত অধিক সংখ্যক ভোটার নিজের নিজের অধিকার সাব্যস্ত করা পরিলক্ষিত হয়। ইপিনে নং নগাঁও সংসদীয় সমষ্টির ভারতীয় জাতীয় কংগ্রেস দলের প্রার্থী প্রদ্যুৎ বরদলাইয়ে নগাঁও সভার সমীপবর্তী মরিকলং উচ্চ মাধ্যমিক বিদ্যালয়ের ভোটগ্রহণ কেন্দ্রত ভোটাধিকার সাব্যস্ত করে। একেদরে সমষ্টিটির ভারতীয় জনতা পার্টির নেতৃত্বাধীন মিত্রজোঁট প্রার্থী সুরেশ বরাই উড়িয়াগাঁও বালিকা মজলিয়া বিদ্যালয়ের ভোটগ্রহণ কেন্দ্রত ভোটদান করার লগতে এআইইউডিএফ দলের প্রার্থী আমিনুল ইসলামে জুরিয়া ওচরের পরমাই ভেটির প্রাথমিক বিদ্যালয়ের ভোটগ্রহণ কেন্দ্রত নিজের ভোটাধিকার সাব্যস্ত করে।
উচ্চতম ন্যায়ালয়ে ভি ভি পেট স্লিপের সঙ্গে ইভিএমের জড়িয়ে হওয়া ভোটদানের 100% ভোটের সত্যাসত্য নিরূপণের অনুরোধ জানায় দাখিল করা কেবাখনো আবেদন আজি অগ্রাহ্য করে। উল্লেখযোগ্য যে ন্যায়াধীশ সঞ্জীব খান্না আর ন্যায়াধীশ দীপাঙ্কর দত্তাক গঠিত এখন বিচারপীঠে যা 18 এপ্রিলত দুদিনজোড়া ব্যাপক শুনানির অন্তত গণতান্ত্রিক সংস্কার সংস্থাকে ধরে বিভিন্ন পক্ষ দাখিল করা কেবাখনো আবেদন সন্দর্ভত রায় সুরক্ষিত রাখিছিল। 18 এপ্রিলত বিষয়টির শুনানি সম্পন্ন হওয়ার পাছত 24 এপ্রিলল রায়দান সুরক্ষিত রখা হয়েছিল। শ্রোতাসকলে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পশ্চিম গোৱালপাৰাত গুৱাহাটী সমষ্টিৰ দলীয় প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। ড০ শৰ্মাই দ্বৈত ইঞ্জিনৰ চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনি সন্দৰ্ভত স্থানীয় জনসাধাৰণৰ সৈতে মত বিনিময় কৰে। তেওঁ কয় যে চৰকাৰে জিলাখনত বান আৰু খহনীয়াৰ সমস্যা প্ৰতিহত কৰাৰ উদ্দেশ্যে বহুমুখী কৌশল গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষত ৰাজ্য চৰকাৰে পুনৰ 50,000 নিবনুৱাক সংস্থাপন দিব বুলি প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। ড০ শৰ্মাই বৰপেটা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ অভয়াপুৰীত আয়োজিত নিৰ্বাচনী সভাত প্ৰচাৰ চলায়। অভয়াপুৰীৰ গান্ধী ময়দানত আয়োজিত সভাখনত ড০ শৰ্মাই ভাষণ প্ৰসংগত কয় যে নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ নেতৃত্বত বড়োলেণ্ড আৰু ডিমা হাছাওকে ধৰি বিভিন্ন স্থানত শান্তি স্থাপন হোৱাৰ লগতে আলফাৰ সৈতে হোৱা চুক্তিৰ জৰিয়তে ৰাজ্যলৈ শান্তি ঘূৰি আহিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰৰ অধীনত জনসাধাৰণে লাভ কৰা বিভিন্ন সুবিধাসমূহ উনুকিয়াই দি জনসাধাৰণক দলটোক ভোট দিবলৈ আহান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটী লোকসভা সমষ্টিত আয়োজিত বিজয় সংকল্প যাত্ৰাতো অংশগ্ৰহণ কৰে। কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আজি দুধনৈত গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ মনোনীত প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ সমৰ্থনত প্ৰচাৰ চলায়। নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কাইলৈ বৰপেটা সমষ্টিৰ দলীয় প্ৰাৰ্থী দীপ বায়নৰ সমৰ্থনত এখন প্ৰচাৰ সভাত অংশ লোৱাৰ বাবে অসমলৈ আহিব। বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ভৱানীপুৰ সৰভোগৰ ফুলগুৰিত আয়োজিত এই নিৰ্বাচনী সভাত দলৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে অংশগ্ৰহণ কৰাৰ পূৰ্বে আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই এখন সংবাদমেল সম্বোধন কৰে। শ্ৰীবৰাই অৰুণাচলত শৰণাৰ্থী হিচাপে থকা চাকমা হাজংসকলক অসমত সংস্থাপন কৰিবলৈ বিচৰা হৈছে বুলি প্ৰকাশিত বাতৰি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে। এই সন্দৰ্ভত তেওঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক স্থিতি স্পষ্ট কৰিবলৈ আহান জনায়। উল্লেখযোগ্য যে কাইলৈৰ এই সভাত সমিতিৰ সভাপতি ভূপেন কুমাৰ বৰা তথা দলীয় নেতা দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব। আসন্ন তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিত আদিবাসীসকলৰ সমৰ্থন লাভ কৰাৰ উদ্দেশ্যে আজি জনগোষ্ঠীটোৰ আগশাৰীৰ লোকসকলৰ সৈতে মন্ত্ৰী অশোক সিংহাল, বি টি আৰৰ মুৰববী প্ৰমোদ বড়োৰ এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত আদিবাসী জনগোষ্ঠীৰ বুদ্ধিজীৱী আৰু গাঁওবুঢ়াসকলৰ সৈতে দুয়োগৰাকী নেতা এই বৈঠকত মিলিত হয়। বৈঠকত আদিবাসীসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়। নেতা দুয়োগৰাকীয়ে অঞ্চলটোৰ শান্তি সম্প্ৰীতি ৰক্ষা কৰাৰ লগতে উন্নয়ন সুনিশ্চিত কৰাৰ স্বাৰ্থত এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত কৰিবলৈ জনসাধাৰণলৈ আহান জনায়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া 7:20 বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী আৰু নিউজ অন এয়াৰ এপতো শুনিবলৈ পোৱা যাব। আনহাতে 7 মে'ৰ দিনৰ 1:20 আৰু সন্ধিয়া 7:20 অনুৰূপ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। ইপিনে নিৰ্বাচনী প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত আজি 7, 13, 20 আৰু 25 মে' তথা 1 জুনৰ নিশা 9:25 আঞ্চলিক বাতৰি নিশা 9:10 প্ৰচাৰ কৰা হ'ব। লামডিং মণ্ডলৰ অধীনস্থ জাতিংগা, লামপুৰ আৰু নিউ হাৰাংগাজাও ৰেল ষ্টেচনৰ মাজত এখন মালবাহী ৰেলগাড়ীৰ ইঞ্জিন ৰেলপথৰ পৰা বাগৰি পৰাৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূব সীমান্ত ৰেলৱেৰ কেইখনমান ৰেলগাড়ীৰ চলাচলৰ ক্ষেত্ৰত সূচীৰ সালসলনি ঘটোৱা হৈছে। ইয়াৰে কেইখনমান ৰেলগাড়ীৰ যাত্ৰা বাতিল আৰু আন কেইখনমানৰ যাত্ৰা আংশিকভাৱে বাতিল কৰাৰো সিদ্ধান্ত লোৱা বুলি বিভাগীয় প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে। সেই অনুসৰি আগৰতলা গুৱাহাটী বিশেষ ৰেলগাড়ীৰ কালি যাত্ৰাৰ লগতে গুৱাহাটী শিলচৰ এক্সপ্ৰেছ আৰু গুৱাহাটী আগৰতলা বিশেষ ৰেলগাড়ীখনৰ আজি যাত্ৰা, চিয়ালদহ আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছৰ কাইলৈৰ, এল টি টি আগৰতলা এক্সপ্ৰেছৰ 28 এপ্ৰিলৰ আৰু ফিৰোজপুৰ আগৰতলা এক্সপ্ৰেছ ৰেলগাড়ীখনৰ অহা 29 এপ্ৰিলৰ নিৰ্ধাৰিত যাত্ৰা বাতিল কৰা হৈছে। আনহাতে হামছফৰ এক্সপ্ৰেছ, ৰঙিয়া শিলচৰ এক্সপ্ৰেছ, শিলচৰ গুৱাহাটী এক্সপ্ৰেছ, দুৰ্লভচেৰা গুৱাহাটী এক্সপ্ৰেছ, আগৰতলা ফিৰোজপুৰ এক্সপ্ৰেছ, আগৰতলা চিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ, আগৰতলা এল টি টি এক্সপ্ৰেছ ৰেলগাড়ীকেইখনৰ যাত্ৰাপথ সীমিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। একেদৰে আজি দিনটোৰ বাবে নিৰ্ধাৰিত 3খন ৰেলগাড়ীৰ যাত্ৰাৰ সময় পুনৰ নিৰ্ধাৰণ কৰা হৈছে। সেই অনুসৰি শিলচৰ ত্ৰিবান্দম এক্সপ্ৰেছ ৰেলগাড়ীখনে পুৱা 6 বজাত যাত্ৰা আৰম্ভ কৰাৰ বিপৰীতে আগৰতলা ছেকেন্দ্ৰাবাদ বিশেষ ৰেলগাড়ীখনৰ যাত্ৰা বিয়লি 3 বজাত আৰু শিলচৰ গুৱাহাটী এক্সপ্ৰেছ ৰেলগাড়ীখনৰ যাত্ৰা পুৱা 10 বজাত আৰম্ভ হ'ব বুলি বিজ্ঞপ্তিখনত প্ৰকাশ পাইছে। যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত খাচীগজৰ খেতি, কৃত্ৰিম ভেঁকুৰ সংস্থাপনৰ কৌশল সন্দৰ্ভত আয়োজিত এখন প্ৰশিক্ষণ কৰ্মশালাৰ আজি সফল সামৰণি পৰে। 3দিনীয়া কাৰ্যসূচীৰে আয়োজিত এই কৰ্মশালাত 13গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাত খাচীগছৰ গুৰুত্ব, পুলি বাগান প্ৰস্তুতকৰণ, খাচীগছৰ বাৰী গঢ়ি তোলাকে ধৰি বিভিন্ন দিশ সামৰি লোৱা হয়। তদুপৰি কৃত্ৰিমভাৱে খাচীগছত ভেঁকুৰ সংস্থাপন কৰি তেল প্ৰস্তুত কৰা, খাচীগছৰ লগত জড়িত আইন সংক্ৰান্তীয় বিষয়সমূহৰ লগতে খাচীগছৰ পৰা উৎপাদিত সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি কৰাকে ধৰি কেইবাটাও বিষয় সামৰি প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়া হয়। অনুষ্ঠানত কেইবাগৰাকীও জ্যেষ্ঠ বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্সত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত আজি 12খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 88খন আসনৰ বাবে ভোটগ্ৰহণ সুকলমে সম্পন্ন। বিয়লি 5 বজা পৰ্যন্ত 65% অধিক ভোটদান। অসমৰ 5টা সমষ্টিত আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন, এই পৰ্যন্ত 70% অধিক ভোটগ্ৰহণ। ৰাজ্যত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীৱতৰ। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গোৱালপাৰা আৰু বঙাইগাঁও তথা কংগ্ৰেছ দলৰ নেতা গৌৰৱ গগৈ দুধনৈত প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে কাইলৈ অসম ভ্ৰমণ আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।